এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক গঠন কৰিছে। এখন অধিসূচনাযোগে কালি নিশা ৰাজ্য চৰকাৰে এই বিষয়ে সদৰি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনোধৰণৰ আপোচ কৰা নহ'ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল। তেওঁ এই সন্দৰ্ভত জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ৰহস্য ভেদ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি অৱগত কৰিছিল। এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত আয়োগ গঠনৰ অনুমতি প্ৰদান কৰে। এই সন্দৰ্ভত বিতং তথ্যৰ সৈতে আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
ছিংগাপুৰৰ সাগৰত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত যাতে কোনো খুঁত ৰৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। সেই অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰা হৈছে। অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে ইতিমধ্যে এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। অসমীয়াৰ হিয়াৰামতো শিল্পীগৰাকীৰ কি পৰিস্থিতিত মৃত্যু হ'ল, কাৰোবাৰ অৱহেলাত শিল্পীগৰাকীৰ অকাল মৃত্যু হ'ল নেকি, সেই সন্দৰ্ভত তদন্ত কৰি ন্যায় আয়োগখনে অহা ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
আনহাতে জি এম চিত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি আদালতত দাখিল কৰাৰ লগতে গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। তেওঁ কয় যে ইতিমধ্যে ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে। ইপিনে ইতিমধ্যে এই ঘটনাত সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্তৰ লগতে মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ তদন্তকাৰী গোটে সোধা পোছা অব্যাহত ৰাখিছে। ইয়াৰ লগতে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে সাগৰলৈ যোৱা আছাম এছ'চিয়েচনৰ 11 সদস্যক অহা 6 অক্টোবৰৰ ভিতৰত হাজিৰ হ'বলৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিছে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰা শিল্পীগৰাকীৰ মোবাইল ফোনকে ধৰি কেতবোৰ সামগ্ৰী চিনাক্তকৰণৰ বাবে পত্নী গৰিমা শইকীয়া গাৰ্গ কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয়। ইয়াৰ পাছতেই তেওঁ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ সামগ্ৰীসমূহ চিনাক্ত কৰে। তেওঁ আদালতত কালি এই সন্দৰ্ভত ভাষ্য লিপিবদ্ধ কৰে। কালি শিল্পীগৰাকীৰ দেহৰক্ষী আৰু ঘটনাস্থলীত উপস্থিত থকা অসম আৰক্ষী বিষয়া সন্দীপন গাৰ্গকো জেৰা কৰা হয়। ডিব্ৰুগড়স্থিত এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক হিৰণ্য বৰাক কালি নিশা দুৰ্বৃত্তই আক্ৰমণ কৰে। ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমীপত সংঘটিত এই ঘটনাত সাংবাদিকগৰাকী গুৰুতৰভাৱে আহত হয় আৰু পৰৱৰ্তী সময়ত তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় লোকে দুৰ্বৃত্তজন নিবাৰণ গগৈ বুলি চিনাক্ত কৰাৰ সময়তে যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষী চকীত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিষয়ববী আৰু সদস্যসকলে আক্ৰমণকাৰী শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি দিবলৈ প্ৰশাসনক দাবী জনাইছে। ধেমাজি সদৰ আৰক্ষীয়ে কালি সন্ধিয়া ধেমাজি নগৰৰ সমীপত তুলচীবাৰীৰ পৰা নিচাযুক্ত সামগ্ৰীসহ 2 সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰী 2 পৰা 5 ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে এটা মোবাইলো জব্দ কৰে। কণ্টেইনাৰ 2 পৰা আৰক্ষীয়ে 190 গ্ৰাম সন্দেহযুক্ত হিৰইন উদ্ধাৰ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে শোণিতপুৰৰ পৰা ধেমাজিৰ তুলসীবাৰীৰ ঘৰলৈ এই নিচাযুক্ত সামগ্ৰীখিনি অসীম গগৈ আৰু জানপাৰিক নামৰ 2 সৰবৰাহকাৰীয়ে কঢ়িয়াই আনিছিল। এই 2 সৰবৰাহকাৰী পূৰ্বতেও নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ত জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লখিমপুৰৰ ৰঙানদী সমষ্টিৰ ৰাইজে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত জুবিন ফৰেষ্ট গঢ়ি তোলাৰ উদ্দেশ্যে ৰঙানদী সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত কালি নাহৰ গছৰ পুলি ৰোপণ কৰে। 52,000 নাহৰ গছৰ পুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰিত এই সপোনক বাস্তৱ কৰিবলৈ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী কিমিন ডিজু চাহ বাগিচাত কালি 1,100 নাহৰ গছ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ অনুষ্ঠানত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাও উপস্থিত থাকে। জুবিন ফৰেষ্ট গঢ়ি তোলাৰ ক্ষেত্ৰত ৰঙানদী সমষ্টিৰ যুৱক ঋষিৰাজ হাজৰিকাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9:00 বজাত।